নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হ'ব। উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰা হৈছে। 2024-25 বৰ্ষত এই আঁচনিৰ অধীনত 1,60,000 ছাত্ৰীলৈ 133 কোটি টকা মোকলাই দিয়াৰ বিপৰীতে 2025-26 বৰ্ষত 3,50,000 ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এই আঁচনিৰ চেক বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি আন কেইবাগৰাকী বিধায়ক উপস্থিত থাকিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেনচি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ 8 কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কাৰ্য সম্পন্ন কৰিবলৈ লৈছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে খনন কাৰ্যৰ শুভাৰম্ভ কৰি কয় যে এই এলেকাত কাষৰীয়া পাহাৰৰ পৰা বোকা মাটি খহি অহাৰ ফলত নৈ কেইখনত পানীৰ বহন ক্ষমতা হ্ৰাস পাইছিল আৰু খেতিপথাৰত পলাশ পৰিছিল। সেয়েহে নৈকেইখন খনন কৰি পানীৰ চলাচল পূৰ্বৰ দৰে কৰি তোলাৰ লগতে কৃষিকাৰ্য সুচল কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ফলত নাজিৰাৰ গেলেকী, নপুখুৰী, পিয়লি ফুকন আৰু ৰজাভেটা গাঁও পঞ্চায়তৰ 20খনৰো অধিক গাঁৱৰ ৰাইজে সন্মুখীন হৈ অহা বানৰ সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে দিখৌ নৈৰ 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।
এই অঞ্চলৰ যথেষ্ট ৰাইজে মোক এটা তেখেতলোকৰ বহুদিনীয়া সমস্যাৰ কথা কৈছিলে। এই গেলেকী অঞ্চলত দৈখনা, ডেনচি আৰু বৰহোলা নামৰ 3খন নদী আছিলে। এতিয়া প্ৰায় নদীকেইখন নাই, নদীকেইখন বাম হৈ গ'ল আৰু পাহাৰৰ পৰা এতিয়া পানী যেনিয়ে তেনিয়ে নামি গুচি আহে। গতিকে ইয়াৰ ফলত প্ৰায় 17.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অঞ্চলটোত মানুহে খেতি কৰিব নোৱাৰে। মানুহৰ যথেষ্ট কষ্ট আছিলে আৰু মানুহে এই অঞ্চলৰ ৰাইজে মোক আহ্বান জনাইছিলে যাতে এই নদীকেইখন আমি খনন কৰোঁ। মই তেখেতলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে পৰৱৰ্তী সময়ত এই নদীকেইখন খনন কৰিবলৈকে আমি চেষ্টা কৰিম। আজি মই আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই, আমাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ উপস্থিতিত এই কামখিনি শুভাৰম্ভণি কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ।
অসম সাহিত্য সভাই কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে ভৱিষ্যৎ প্ৰজন্মৰ সন্মিলন শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰিছে। জিলা সাহিত্য সভাসমূহৰ সম্পাদক, সহকাৰী সম্পাদক আৰু পত্ৰিকা সম্পাদকসকলক লৈ আয়োজন কৰা এই অনুষ্ঠানৰ লক্ষ্য হৈছে নৱপ্ৰজন্মৰ মাজত অসমীয়াকে ধৰি অন্যান্য থলুৱা ভাষাসমূহৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ পৌৰাহিত্যত হ'বলগীয়া এই সন্মিলনখন উদ্বোধন কৰিব নুমলীগড় শোধানাগাৰৰ মহাপ্ৰবন্ধক ডঃ কাজল শইকীয়াই। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ডঃ সোণালী ঘোষকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই অনুষ্ঠানতে প্ৰজন্ম ঐক্য নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ'ব। মণিপুৰত সুৰক্ষা বাহিনীয়ে কালি বিভিন্ন জিলাৰ পৰা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ 6জন সদস্যক আটক কৰাৰ লগতে ভালেসংখ্যক অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ জব্দ কৰে। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে কাকচিং, পশ্চিম ইম্ফল আৰু থৌবাল জিলাৰ পৰা আটক কৰা উগ্ৰপন্থীকেইজন কাংলেইপাক কমিউনিষ্ট পাৰ্টি, পিপলছ ৰিভলিউচনেৰী পাৰ্টি অব কাংলেইপাক আৰু পিপলছ লিবাৰেচন আৰ্মীৰ সদস্য। চৰকাৰী কৰ্মচাৰী, ঠিকাদাৰ আৰু অন্যান্য লোকক দাবী ধমকিৰে জবৰদস্তি চান্দা উঠোৱা আদিকে ধৰি বিভিন্ন অপৰাধমূলক কামত এই সদস্যকেইজন জড়িত বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। উগ্ৰপন্থী সদস্যকেইজনৰ পৰা কেইবাখনো আধাৰ কাৰ্ড, বহু আপত্তিজনক নথিপত্ৰ, এখন বাহন আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰা হয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিত কালি বাওঁপন্থী দল CPIML-ৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত এখন মত বিনিময় আৰু বুথ পৰ্যায়ৰ এজেণ্টসকলৰ প্ৰশিক্ষণ সভা অনুষ্ঠিত হয়। সভাত CPIML-ৰ দলৰ ৰাজ্যিক সম্পাদকৰ লগতে ভালেসংখ্যক সদস্য আৰু দলটোৰ